বাণী গুৱাহাটী। বাতৰিৰ সৈতে মই ডলি দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ 3,420 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান, অহা 29 ডিচেম্বৰত বটদ্ৰৱা প্ৰকল্প উদ্বোধনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ, কেন্দ্ৰীয় চৰকাৰৰ চলিত বৰ্ষত দ্বিতীয়বাৰলৈ ৰেলৰ টিকটৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত আৰু প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিস্থিতি অসম চৰকাৰে গভীৰ উদ্বেগেৰে লক্ষ্য কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ 3,420 গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এই নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নিযুক্তি সম্পন্ন হোৱাৰ বিষয়ে উল্লেখ কৰি কয় যে ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি দিয়া অনুসৰি 1,00,000 নিযুক্তিৰ সংখ্যা কেতিয়াবাই অতিক্ৰম কৰিছে। তেওঁ কয় যে নিয়মীয়া পদত 1,00,000 নিযুক্তি দিয়াৰ উপৰি ঠিকাভিত্তিক পদসমূহতো প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে। তেওঁ কয় যে প্ৰতিশ্ৰুতি পূৰণৰ দিশত অগ্ৰসৰ হৈয়েই চৰকাৰখনে 3টা বিভাগ শিক্ষা, স্বাস্থ্য আৰু আৰক্ষী বিভাগত খালী হৈ থকা পদসমূহত নিযুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। এই অনুসৰি দৰিদ্ৰ পৰিয়ালৰ বহু যুৱক যুৱতীয়েও সম্পূৰ্ণ মেধাৰ ভিত্তিত নিযুক্তি লাভ কৰাৰ ফলত পৰিয়ালসমূহে সকাহ লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে। নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত মন্ত্ৰী অশোক সিংহল আৰু প্ৰশান্ত ফুকন উপস্থিত আছে। অনুষ্ঠানত চিকিৎসা শিক্ষা আৰু গৱেষণা সঞ্চালকালয়ৰ অধীনত 1,998 গৰাকী, স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ অধীনত 828 গৰাকী, স্বাস্থ্যসেৱা পৰিয়াল কল্যাণ সঞ্চালকালয়ৰ 592 গৰাকী আৰু আয়ুষ সঞ্চালকালয়ৰ অধীনত 2 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে আজি নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকল সকলৰ সৈতে সর্বমুঠ 1,45,449 গৰাকী ব্যক্তিয়ে বৰ্তমানলৈকে নিযুক্তি লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পুৱা বটদ্ৰৱা থান পৰিদৰ্শন কৰি এই প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ লগতে অহা 29 ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিবলগীয়া বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পস্থলী পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে এই পৰিদৰ্শনৰ পাছত সাংবাদিকৰ আগত কয় যে গুৰুজনাৰ স্মৃতি বিজড়িত এই স্থানৰ পবিত্ৰতা আৰু গৌৰৱক পুনৰুদ্ধাৰ কৰাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠা প্ৰকল্পটো উদ্বোধন কৰি গৃহমন্ত্ৰীগৰাকীয়ে এখন বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
29 ডিচেম্বৰ তাৰিখে ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়া বৰদোৱালৈ আহিব আৰু আমাৰ যিটো মহাপুৰুষ জন্মস্থান সাংস্কৃতিক প্ৰকল্প আমি নিৰ্মাণ কৰিছোঁ তাৰ শুভ উদ্বোধন কৰিব আৰু তাৰপিছত সিদিনাখনে তেওঁ গধূলি গুৱাহাটীত আৰু কেইবাটাও অনুষ্ঠানত যোগদান কৰিব। সকলোৰে লগত আলোচনা কৰিলোঁ যাতে মিটিংখন আমি খুব ভালে ভালে কৰিব। ইয়াতে 90% কমপ্লিট হৈছে, 10% অলপমান যেতিয়ালৈকে আমাৰ মিটিংখন হৈ যাওক, খোলোতে আৰু 1 মাহমান পিছত লাগিব, সেইখিনি সময়ৰ ভিতৰত গোটেইটো হৈ যাব।
উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী 2021 চনৰ 25 ফেব্ৰুৱাৰীত প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰিছিল। এই প্ৰকল্পৰ জৰিয়তে বটদ্ৰৱা থান কলা সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি উঠাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰ হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। ভাৰতৰ বিশিষ্ট তথা সমগ্ৰ বিশ্বতে স্বীকৃত এগৰাকী গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ জয়ন্তী উপলক্ষে সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন কৰা হৈছে। বৈজ্ঞানিক প্ৰগতি আৰু দৈনন্দিন জীৱন যাত্ৰাত গণিতৰ গুৰুত্বৰ দিশটোত আলোকপাত কৰি শিক্ষানুষ্ঠান, গৱেষণা প্ৰতিষ্ঠান আৰু শৈক্ষিক মঞ্চসমূহত গণিতৰ এই দিৱস ব্যাপকভাৱে আয়োজন কৰা হৈছে। গণিতৰ ক্ষেত্ৰখনলৈ ৰামানুজনে আগবঢ়োৱা অসামান্য অৱদানৰ বাবে ভাৰত চৰকাৰে 2011 চনত প্ৰতিবছৰে 5 ডিচেম্বৰ দিনটো গণিত দিৱস হিচাপে পালনৰ সিদ্ধান্ত ঘোষণা কৰে। ইয়াৰ পৰৱৰ্তী বৰ্ষটোত অৰ্থাৎ 2012 চনত সমগ্ৰ দেশতে গাণিতিক শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন কৰা হয়। এটা শতিকাতকৈও অধিক কালজুৰি আধুনিক গণিতত ৰামানুজনৰ গণিত শিক্ষাই প্ৰভাৱ বিস্তাৰ কৰি অহাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবছৰে 22 ডিচেম্বৰত তেওঁৰ জন্মদিনটো ৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে পালন কৰি অহা হৈছে। অসমতো ৰাষ্ট্ৰীয় গণিত দিৱস উপলক্ষে শৈক্ষিক প্ৰতিষ্ঠানসমূহত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰীয় গণিত দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে যুৱ প্ৰজন্মক উদ্ভাৱনী চিন্তা আৰু শক্তিশালী জাতি গঠন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। শিক্ষামন্ত্ৰীগৰাকীয়ে মহান গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কেন্দ্রীয় সরকারে চলিত বর্ষ দ্বিতীয়বাৰলৈ ৰেলৰ টিকটৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লৈছে। অহা 26 ডিচেম্বৰৰ পৰা দূৰণিবটীয়া যাত্ৰীবাহী ৰেলৰ ভাড়াৰ নতুন নিৰ্দেশ কাৰ্যকৰী হ'ব বুলি ৰেল মন্ত্ৰালয়ৰ সূত্ৰত প্ৰকাশ পাইছে। ইয়াৰ পূৰ্বে জুলাইত দূৰণিবটীয়া মেইল আৰু এক্সপ্ৰেছৰ ভাড়া বৃদ্ধি কৰা হৈছিল। প্ৰতি কিলোমিটাৰৰ ভিত্তিত সংৰক্ষিত আৰু অসংৰক্ষিত টিকটৰ ভাড়া বৃদ্ধি হ'ব। দূৰণিবটীয়া ৰেলৰ সাধাৰণ শ্ৰেণীৰ ক্ষেত্ৰত প্ৰথম 215 কিলোমিটাৰ পৰ্যন্ত ভাড়াৰ কোনো সালসলনি নহয়। মহিলাৰ সুৰক্ষা আৰু অধিকাৰ বিষয়ত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাজ্যিক মহিলা আয়োগৰ উদ্যোগত আজি কামৰূপ জিলাত বিশ্বাস যাত্ৰা উলিওৱা হয়। কামৰূপ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা উলিওৱা বিশ্বাস যাত্ৰাৰ কাৰ্যসূচী জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই উদ্বোধন কৰে। অনুষ্ঠানত অংশ লৈ অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকাই জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰে। কামৰূপ জিলাৰ পৰা আৰম্ভ কৰা এই বিশ্বাস যাত্ৰাত দৰং, ওদালগুৰি আৰু তামোলপুৰ জিলাক সামৰি লোৱা হ'ব বুলি মহিলা আয়োগৰ অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে।
এই বিশ্বাস যাত্ৰাৰ জৰিয়তে আমি মহিলাসকলক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আৰু মহিলাসকলৰ লগতে পুৰুষসকলেও সমানে সজাগ হয় এই বাইকলৈটোৰ জৰিয়তে আমি জনাব বিচাৰিছো। আৰু লগতে হেল্পলাইন নাম্বাৰ 181 বা আমাৰ মহিলা আয়োগৰ এটা নাম্বাৰ আমি মুকলি কৰিছিলো 9435196263। এই বিষয়খিনি আমি মহিলাসকলৰ মাজত লৈ যাব বিচাৰিছিলো যাতে কোনো মহিলাই, তেওঁলোকে যিসকল নিৰ্যাতিত মহিলা, তেওঁলোকে অকলশৰীয়া অনুভৱ কৰিব নালাগে। যদি কিবা কাৰণত জৰুৰীকালীন অৱস্থা হয় তেতিয়াহ'লে 181 কল কৰিব পাৰিব, তাত পৰামৰ্শ ল'ব পাৰিব। আৰু দ্বিতীয়তে আমাৰ যিটো BSNL নাম্বাৰটো আমি লঞ্চ কৰিছো মহিলা আয়োগত, তাতেও আপোনালোকে বিভিন্ন ধৰণৰ সমস্যাবিলাক আমাক লিখি পঠিয়াব পাৰে আৰু আমি সেইখিনি যেনেকৈ পাৰোঁ তেওঁলোকক পৰামৰ্শ দিয়াৰ চেষ্টা কৰিম।
প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিস্থিতি অসম চৰকাৰে গভীৰ উদ্বেগেৰে লক্ষ্য কৰি আছে আৰু সমগ্ৰ বিষয়টোৰ ওপৰত চোকা দৃষ্টি ৰখা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ কয় যে বাংলাদেশত হিন্দুধৰ্মী লোকসকলক নিৰ্যাতনৰ বিষয়টো গভীৰভাৱে নিৰীক্ষণ কৰি থকা হৈছে। ইপিনে প্ৰতিবেশী ৰাষ্ট্ৰখনত সৃষ্টি হোৱা উদ্বেগজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ বাংলাদেশ সীমান্ত অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। কাছাৰ জিলাৰ কাটিগড়াৰ নাটানপুৰ অঞ্চলৰ ভাৰত বাংলাদেশ সীমান্তত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলা হৈছে। অঞ্চলটোত দিনে নিশাই পহৰাৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি সীমান্ত অঞ্চলত থাৰ্মেল কেমেৰা, নাইট ভিজন কেমেৰা আৰু CCTVৰ সহায়ত 24 ঘণ্টাই নিৰীক্ষণ কৰা হৈছে। একেদৰে দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ সীমান্ত অঞ্চলতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত অসম বাণিজ্য উন্নয়ন সংস্থাৰ উদ্যোগত চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় শীতকালীন বাণিজ্য মেলা 2025-26 অনুষ্ঠিত হৈছে। এই বাণিজ্য মেলাত আফগানিস্তান, থাইলেণ্ড, ডুবাইকে ধৰি দেশ বিদেশৰ 150খনতকৈ অধিক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে স্থানীয় উদ্যোগীসকলক শক্তিশালী কৰি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডক প্ৰসাৰিত কৰাৰ প্ৰয়াস কৰা হৈছে। অন্যান্য দেশৰ সৈতে অসমৰ বাণিজ্যিক সংযোগ সম্প্ৰসাৰণত এই মেলাই বিশেষ ভূমিকা পালনৰ লগতে যুৱক যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। অসমীয়া, বাংলা, বড়ো ভাষাৰ লগতে মিচিং, কাৰ্বি, নেপালীকে ধৰি অসমৰ আন জনগোষ্ঠীয় ভাষাত সাহিত্য চৰ্চা কৰা 818গৰাকী 40 বছৰ অনুৰ্ধ লেখক লেখিকাক যুৱ লেখক সন্মানৰ বাবে বাছনি কৰা হৈছে। নিৰ্বাচিত লেখক লেখিকাসকলক অহা 24 ডিচেম্বৰত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত অসম গ্ৰন্থমেলা প্ৰাংগণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সম্বৰ্ধনা জনাব। সৃষ্টিশীল সাহিত্য চৰ্চাৰ বাবে লেখক লেখিকাসকলক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে তেওঁলোকক 25,000 টকাকৈ প্ৰদান কৰা হ'ব। ৰাজ্যৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অথবা প্ৰাদেশিকীকৃত মজলীয়া আৰু নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত অধ্যয়নৰত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ অনুসূচিত জনজাতিৰ ছাত্ৰ ছাত্ৰীৰ পৰা 2025-26 বৰ্ষৰ প্ৰাক প্ৰৱেশিকা বৃত্তিৰ বাবে আবেদন পত্ৰৰ আহ্বান জনোৱা হৈছে। ভৈয়াম জনজাতি পৰিক্ৰমা সঞ্চালকালয়ে এখন জাননীযোগে আবেদন পত্ৰ আহ্বানৰ কথা প্ৰকাশ কৰিছে। পিতৃ মাতৃ বা অভিভাৱকৰ বাৰ্ষিক আয় 50,000 টকাৰ কম হোৱা ছাত্ৰ ছাত্ৰীসকলে এই বৃত্তিৰ বাবে আবেদন কৰিব পাৰিব। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ 3,420গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান। অহা 29 ডিচেম্বৰত বটদ্ৰৱা প্ৰকল্প উদ্বোধনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ। কেন্দ্ৰীয় চৰকাৰৰ চলিত বৰ্ষত দ্বিতীয়বাৰলৈ ৰেলৰ টিকটৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত। আৰু প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিস্থিতি অসম চৰকাৰে গভীৰ উদ্বেগেৰে লক্ষ্য কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ। এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।